গুড ইভিনিং, এইটো আকাশবাণী কোহিমা সাম লাগা খবৰ পুৰি আছে কেতুকমেৰে। পয়লা হেডলাইনছ, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী টু ডেভেলপ ইণ্ডিয়া লগা মফচলতে মাইকী মানুহ লগা ট্ৰান্সফৰ্মেটিভ ৰোল চলাটো কৈছে। ফেভিমা ভিলেজ কাউঞ্চিলটো মেংৰেনা লগা নিচেতে 30% ৰিডাকশ্যন টু কমপ্লাই নকৰিব। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিটো মনৰেগা ফাণ্ডছতে বেনিফিচিয়াৰিজ লগ আনঅথৰাইজ ডিডাকশ্যন কৰা ওপৰত চিন্তা কৰিছে। আৰু আকাশবাণী টু পাব্লিক ব্ৰডকাষ্টাৰ কৰাটো 90 ইয়াৰ্ছ চেলিব্ৰেট কৰি আছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো আজি কৈছে কি ডেভেলপ ইণ্ডিয়া লগা মফচলতে মাইকী মানুহ লগা ট্ৰান্সফৰ্মেটিভ ৰোল চলাটো কৈ দিছে। তাতে যোৱা 11 চনতে চৰকাৰ লগা মঞ্জিলটো ৱমেন লেড উন্নতি আছে কৈছে। NDA চৰকাৰটো চেণ্টাৰতে তাই লগা অফিচ 11 চনটো পঞ্চিছে। শ্ৰীমোদীক কথা ৰাখি দিছে সব চেক্টৰ্ছতে, তাতে ছায়েন্স, এডুকেশ্যন, স্পৰ্টছ, ষ্টাৰ্টআপছ আৰু আৰ্ম ফৰ্চ খান্দে মাইকী খানটো সবচে ভাল ওলাই আছে আৰু বেছি মানুহ লগা মন বি উঠাই আছে। এটা ছ'চিয়েল মিডিয়া পষ্টে তাই পৰা কৈছে কি NDA চৰকাৰটো হ'লে ৱমেন লেড ডেভেলপমেণ্টটো দেখাই দিছে বেছি ইম্পেক্টফুল ইনিচিয়েটিভ খান পৰা। তাতেতো স্বচ্ছ ভাৰত অভিযান, ফাইনেন্সিয়েল ইনক্লুজন ভিয়া জন ধন একাউণ্ট আৰু গ্ৰাছৰুট লেভেলতে এম্পাৱাৰ্ড কৰি কেনে প্ৰাইম মিনিষ্টাৰ কৈছে কি উজ্বলা যোজনাটো এটা মাইলষ্টোন আছে। তাতে পৰা বেছি ঘৰ লগা চকাতে স্মক ফ্ৰী কৰি দিছে। NDA চৰকাৰটো হ'লে চেণ্টাৰতে 11 চন খতম কৰা নিচিনা ইণ্ডিয়াটো এডুকেশ্যন চেক্টৰতে বেছি বদলাৱটো কৰি লৈছে। একদম ডাঙৰ ইনিচিয়েটিভ যোনটো নেশ্যনেল এডুকেশ্যন পলিচি, PM স্কুল ফৰ ৰাইজিং ইণ্ডিয়া, সৰ্ব শিক্ষা অভিযান, PM ই বিদ্যা খান পৰা দেশ লগা এডুকেশ্যনেল কাৰিকুলামতে বেছি বদলি কৰি দিছে। আকাশবাণী নিউজ লগত কথা কৰা চামে ইউনিভাৰ্চিটি অফ দিল্লী লগা ভাইচ চেঞ্চেলৰ যোগেশ সিং কৈছে কি শিক্ষাটো সবচে পাৱাৰফুল আৰু এফেক্টিভ টুল আছে এইটো লগা মফচলতে।
पिछले 11 वर्षों में भारत की सरकार ने उल्लेखनीय काम किया है। शायद ही कोई ऐसा क्षेत्र होगा जहां पर सरकार ने अपनी छाप न छोड़ी हो। और जहां तक शिक्षा की बात है, उसमें तो राष्ट्रीय शिक्षा नीति के माध्यम से कई परिवर्तन लाने का प्रयास चल रहा है। बहुत सारी चीजों का समावेश इसमें करने का प्रयास है कि व्यक्ति का व्यक्तित्व निर्माण भी हो, बुद्धि भी हो, समझ भी हो, साथ में उसपे स्किल पे भी उसको फोकस देने का प्रयास है। कोर डिसिप्लिन भी है और अंडर ग्रेजुएट स्टडीज को 4 साल का किया ताकि भारत में बच्चे को सही समय मिले कि वो इनोवेशन, क्रिएटिविटी, ओरिजिनेलिटी पे ध्यान दे।
ফেভিমা, কচৰি গাঁও ভিলেজ কাউঞ্চিল টু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট পৰা 30% ৱেজ কম্পনেণ্ট মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট মনৰেগা লগা নিচেৰে ডিমাণ্ড কৰাৰ ওপৰত কমপ্লাই নকৰিবলৈ ফাছলা কৰি লৈছে। কাউঞ্চিল চেয়াৰমেন ভি থজাও টু ইটো লগা ফাছলাটো জনাই দিছে বস্তি লগা জেনেৰেল মিটিং সময়। তাইৰ পৰা আৰু কৈছে কি ৰেজলিউশ্যন টু ডিপাৰ্টমেণ্ট লগত ছাবমিট কৰি দিছে। শ্ৰীজাও কৈছে কি মনৰেগা লগা নিচেৰে একজনকে হাজাৰাটো 234 টকাটো বেনিফিচিয়াৰী লগা বেংক একাউণ্টে পঠাই আছে। তাতে ডিপাৰ্টমেণ্টটো হ'লে ভিলেজ কাউঞ্চিলকে 30% লৈ কিনে ডিপাৰ্টমেণ্টকে দিবলৈ ইনষ্ট্ৰাক্ট কৰি আছে। কাউঞ্চিল টু ডিপাৰ্টমেণ্ট ওপৰ আৰোপ দি কিনে কৈছে কি তাইখানটো মেটেৰিয়েল কম্পনেণ্টে 50% ডিডাকশ্যন মাঙি আছে। কাউঞ্চিল টু চৰকাৰকে বস্তি মানুহ লগা পইচা নল'বলৈ অনুৰোধ কৰি দিছে আৰু আলাক বস্তি খানকে বি তাইখান লগত মিলি কিনে কাম কৰিবলৈ মাতিছে। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি MPCC টো মন খুচি নোহোৱাটো কৈছে আৰু মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট মনৰেগা ফাণ্ডছতে আনঅথৰাইজ আৰু ইলিগেল ডিডাকশ্যন ওপৰ মন চিন্তা বি ৰাখি দিছে। যোনটো ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট পৰা সব জেগা নাগালেণ্ডতে বেনিফিচিয়াৰিজ খানকে মাঙি আছে। এটা প্ৰেছ ষ্টেটমেণ্ট পৰা MPCC কৈছে কি ইটো ফাণ্ডছটো হ'লে বস্তিতে থকা খান লগা লাইফ ব্লাড আছে। তাতে খালি গ্ৰাছৰুট লেভেল ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতিতে মদত কৰা নহয়, হ'লে বি ইটোতো এটা জৰুৰী ইনষ্ট্ৰুমেণ্ট আছে মাৰ্জিনেলাইজ সমাজ খানকে ছ'চিয়েল ছিকিউৰিটি দি কিনা। ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট পাৱাৰ এবিউজ কৰা ওপৰত আৰোপ দি কিনা মিনিষ্টাৰ অফ RD ডিপাৰ্টমেণ্টকে মাতিছে আৰু ষ্টেট চৰকাৰকে এতিয়া আৰু ডিচাইচিভ একশ্যন ল'বলৈ কৈছে আৰু ইনিকা লগা কৰাপশ্যনটো খতম কৰিবলৈ কৈছে। MPCC পৰা কনচাৰ্ণ অথৰিটি খানকে কোন খান আছে আইডেণ্টিফাই আৰু পেনেলাইজ কৰিবলৈ অনুৰোধ কৰি দিছে মাটি লগা কানুন লৈ কিনা। আকাশবাণীটো আজি 90 ইয়াৰ্ছ চেলিব্ৰেট কৰি আছে। এইটো দিন June 8, 1936 ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং চাৰ্ভিচটো অল ইণ্ডিয়া ৰেডিঅ' AIR লগা নামতে বুটলি কৰিছে। এইটো ৰেড লেটাৰটো হ'লে এটা কিমতি লগা সময় আছে। তাতে পৰা কালচাৰেল ইনফৰমেশ্যন আৰু দেশ লগা হিষ্ট্ৰীটো ব্ৰডকাষ্ট কৰি আছে। তাতে এটা আৱাজটো জনম হৈছে যোনটো জেনেৰেশ্যন লগত যাব।
post independence, AIR expanded rapidly, adopting the name Akashwani in 1956. Today, Akashwani operates 591 stations, reaching 98% of India's population and broadcasting in 23 languages and 146 dialects. Akashwani's external service division broadcasts to over 100 countries, projecting India's voice globally, living up to its noble ideals of Bahujan Hitai, Bahujan Sukhai. The new service division of AIR strives to provide news and views to every dweller in this vast country in varied terrains 24/7. Adarsh for Akashwani News, Delhi.
আপনি খান আকাশবাণী কোহিমা পৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ জলদি পাব কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰ স্কৰ কোহিমাতে ফ'ল' কৰিবি। আপনি খান পৰা এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমা পৰা শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ সুধি আছে। ইণ্ডিয়াটো হ'লে 10 সালতে ডাঙৰ বদলাৱটো হৈছে, যোনটো প্ৰিন্সিপাল অফ সেৱা সুশাসন আৰু গৰীব কল্যাণ পৰা চলাই না। আকাশবাণী নিউজ কহিমা পৰা চৰকাৰ লগা কাম খান যোৱা 11 সাল লগা কি চেক্টৰছ খান ওপৰ স্পেচিয়েল ফিচাৰটো আনি দিব। আজি মই খান ইজ অফ লিভিং ওপৰ কথা কৈছে, তাতে ৰিফৰ্ম আৰু ইনিচিয়েটিভ পৰা কিনিকা সদায় দিনতে আচানি কৰে, বেছি চিকিউৰ আৰু চব নাগৰিকে বেছি ডিগনিফাইড কৰে।
মিডল ক্লাস মানুষ লগা হতাই জীবন ভাল করে দিব নিমিতি যা 10 সাল সময় গভর্নেন্স লগা সবসে দরকার রাখিছে। হাউজিং আর হেলথ কেয়ার বা লই কিনা আর্বান মোবিলিটি আর ডিজিটাল এক্সেস তাকি সরকার বা জীবন আসান বানাই দিব কারণে কাম করে কিনা বেশি বাজাব আর মিডল ক্লাস মানুষ বেশি সুখ সুবিধা বানাই দিছে। প্রধানমন্ত্রী আওয়াজ যোজনা আর্বান নেচারে 1.16 কোটি ঘর কান স্যাংশন করে দিছে আর কমসে কম 93 লাখ ঘর কান বানাই দিয়া নহলে বানাই কিনা দিছে। স্মার্ট সিটিজ মিশন পরা ইনফ্রাস্ট্রাকচার বদলি করে দি কিনা 7,545 approved projects laga 93% over khatam hoise. Pratan Mandri Jan Arogya Yojana do duniya laga sabse dangor publicly funded health assurance scheme soigina 41 crore over Ayushman cards kan dise. Jan Aushadhi Kendras bishi uthi jaigina etia 16,000 over ba quality dawai do 80% sosta wala diase. Aadhar bra etia 141 crore over manokan cover kurigina welfare delivery sai rakya aro noksan kan kom kuri diase. Idu initiative so milaigina India laga middle ক্লাস বেশি পঢ়াই থাকিয়া খান জীবন ইজাত সুখ সুবিধা আর বিশ্বাস লোপতি রাখি দিয়েছে। আনং আকাশবাণী নিউজ কহিমা।
নাগা কাউন্সিল ডিমাপুর NCD2 হইলে সরকার লগ এতিয়া এতিয়া পৰা মাটি মালিক খান লগতে কথা কৰি কিনা মাটি এনকৰেজমেন্টটো সাফা কৰিবলৈ অনুৰোধ কৰি দিছে, যোনটো পৰা ডিমাপুৰ ৰেলৱে ষ্টেচন কে ৱৰ্ল্ড ক্লাছ ষ্টেচন কৰিবলৈ ৰখা আছে। একটা কথাতে কাউন্সিলটো হইলে সরকাৰ কে কোৰ্ডিনেশ্যন মিটিং ৰাখিবলৈ ইয়াত দিলাই দিছে আৰু মাটি মালিক খান লগতে স্পিৰিট অফ চেক্ৰিফাইচটো লবলৈ অনুৰোধ কৰি দিছে। NCD2 হইলে প্ৰগ্ৰেছ নাথাকা ওপৰ আৰু মাটি মালিক আৰু সরকার মাজতে সমঝোতা নোহোৱা ওপৰ বেছি মন চিন্তাটো কৈছে। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 লগা ৰাণ আপতে আকাশবাণী নিউজ কহিমা পৰা এটা স্পেচিয়েল চিৰিজটো আনি আছে, প্ৰেক্টিছ য়োগা ফৰ গুড হেল্থ এণ্ড ৱেলনেছ। সদায় দিন য়োগা পৰা স্বাস্থ্য থাকিবলৈ কিচিম কিচিম পষ্টাৰটো জানিব। আজি চাম ভাকাৰসনা নহলে বি স্পাইনেল টুইষ্ট পষ্টাৰটো এক্সপ্ল'ৰ কৰিব। ভাকৰা যোনটো মতলব আছে টুইষ্টাৰ, এইটো আসানাতে কমৰকে ঘূৰাই তাতে ফাংচনিংকে rejuvenating effect kure itu pora gomor laga flexibility te modot die constipation te modot kure dyspepsia kibi itu asana pora pancreas ke stimulate kure aru diabetic management te modot kure Assam Rifles to Joakali Government Higher Secondary School Setsozubzate Awareness Program Come Drawing Competition to Dorkar Kurishe Ahibole Laga International Day of Yoga to Commemorate Kurikena 90 students to Evente Bhag Luishe Yoga Laga Benefits to Taikhan Laga Artwork Pura Dikhaikena Itu Laga Evente Ekta Special Lecture to Rakhishe Hodai Din Yoga Laga Zaruri Luikena Tate Physical Mental Upor Focus Kurikena Aru Bacha Khan Laga Emotional Benefits Bi Luikena Competition to Huile Prize Design distribution pora loina says kurise winners khan ke facilitate kurikena khobor says te dubara headlines prime minister narendra modi to develop india laga mofossil te maki manu laga transformative role tola tu koise pevima village council to manrega laga niche de 30% deduction to comply nukuribo nagaland pradesh congress committee to manrega funds de beneficiaries logo unauthorized deduction kura opor chinta koise aru akashwani to public broadcaster kurate 90 years celebrate kuri ase aji rati laga nagamis khobor iman te se sobo huni thagibi kali pujor 7:25 minute nagamis khobor ani dibo apni kan sob ke bhal rati hobi